এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বঙাইগাঁও জিলাৰ যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেল উদ্বোধন কৰিব। এই অনুষ্ঠানত ভূটানৰ উদ্যোগ, বাণিজ্য আৰু নিয়োগ মন্ত্ৰী নামগিয়াল দৰ্জী, ৰাজ্যৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিমল বৰা আৰু যোগেন মোহনৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। কেন্দ্ৰীয় চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণৰ উদ্যোগত যোগীঘোপাৰ নৰনাৰায়ণ সেতুৰ কাষত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত 15 একৰ ভূমি সামৰি এই টাৰ্মিনেলটো নিৰ্মাণ কৰা হৈছে। 82 কোটি টকা ব্যয় সাপেক্ষ টাৰ্মিনেলটোৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। টাৰ্মিনেলটো মুকলি হোৱাৰ পাছত যোগীঘোপা আৰু বাংলাদেশৰ মাজত জাহাজ চলাচল কৰা হ'ব। এই টাৰ্মিনেলৰ যোগেদি ভাৰত, চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশৰ মাজত বিভিন্ন সামগ্ৰীৰ আমদানি ৰপ্তানি সম্ভৱ হৈ উঠিব। বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত 10 মাৰ্চত ৰাজ্যিক বাজেট দাখিল কৰিব। এইখন হ'ব ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালৰ শেষৰখন পূৰ্ণাংগ বাজেট। কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কালি প্ৰথম দিনৰ কাৰ্যক্ৰমণিকা অনুষ্ঠিত হোৱাৰ পাছত কাইলৈৰ পৰা দিছপুৰৰ বিধানসভা ভৱনত অধিৱেশনৰ পৰৱৰ্তী কাৰ্যক্ৰমণিকা অনুষ্ঠিত হ'ব। বিৰোধী দলসমূহে সদনত মূল্যবৃদ্ধি, আইন শৃংখলা পৰিস্থিতি, দুৰ্বল আন্তঃগাঁথনি আৰু অসামৰিক যোগানকে ধৰি বিভিন্ন বিষয়ত চৰকাৰক আক্ৰমণৰ বাবে ৰণনীতি তৈয়াৰ কৰিছে। অসম বিধানসভা সচিবালয়ে প্ৰকাশ কৰা দিনপঞ্জী অনুসৰি এইবাৰৰ বাজেট অধিৱেশনত মুঠ 14 দিন কাম কাজ চলিব। কোকৰাঝাৰৰ BTC-ৰ বিধায়িনী ভৱনত কালি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হয়। ৰাজ্যৰ কাৰ্বি জনগোষ্ঠীৰ লোকসকলে আজি তেওঁলোকৰ লোক উৎসৱ দেহাল কাৰ্চিধম আধ্যামিক পৰম্পৰা ৰীতি নীতিৰে উদযাপন কৰিছে। ফাগুন মাহৰ প্ৰথম সপ্তাহৰ মঙলবাৰটোক পবিত্ৰ দিন হিচাপে গণ্য কৰি কাৰ্বি লোকসকলে তেওঁলোকৰ উপাস্য দেৱতাক সকলোৰে মঙল কামনা কৰি পূজা অৰ্চনা কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে কাৰ্বি ভাই ভনীসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সমগ্ৰ ৰাজ্যবাসীৰ কল্যাণৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই উপলক্ষে কাৰ্বি ভাই ভনীসকলৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে। এটা শুভেচ্ছা বাৰ্তাত তেওঁ এই উৎসৱে জনগোষ্ঠীটোৰ জনজীৱনত সুখ সমৃদ্ধি আৰু সমন্বয়ৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। কাৰ্বি বাংথে আছাম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বৰচিলা আঞ্চলিক সমিতিৰ সহযোগত গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ ডিগাৰুৰ ঐতিহাসিক বৰচিলা দেহাল থানত কালিৰে পৰা 33 সংখ্যক কেন্দ্ৰীয় কাৰ্বি দেহাল কাৰ্চিডাম উৎসৱৰ আয়োজন কৰা হৈছে। আজি দিনৰ ভাগত হ'বলগীয়া মুকলি সভাত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়কৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। পৰীক্ষা পে চৰ্চা 2025ৰ নতুন সংস্কৰণ আজি মুকলি কৰা হয়। এই সংস্কৰণত বিভিন্ন পৰীক্ষাত শীৰ্ষস্থান দখল কৰা কেইবাগৰাকীও ব্যক্তিয়ে পৰীক্ষাৰ মানসিক চাপ, উদ্বেগ আৰু হেঁচাহ হ্ৰাস কৰিবলৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক নিজৰ মনোভাৱ ব্যক্ত কৰাৰ লগতে পৰামৰ্শ আগবঢ়ায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত এই বিষয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰি কয় যে পৰীক্ষা পে চৰ্চাৰ এই খণ্ডটোত বিভিন্ন পৰীক্ষাত বিশেষ সফলতা অৰ্জন কৰা শিক্ষাৰ্থীসকলে পৰীক্ষাৰ মানসিক চাপ আৰু উদ্বেগক কেনেদৰে সফলতাৰে অতিক্ৰম কৰিব পাৰি সেই বিষয়ে তেওঁলোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰে। অসম আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে চলাই থকা বিশেষ অভিযানৰ অংশ হিচাপে কালি কাছাৰ আৰক্ষীয়ে ধলাই আৰক্ষী চকীৰ অন্তৰ্গত ৰামপ্ৰসাদপুৰৰ পৰা 2 টন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে। আৰক্ষীয়ে লোকজনৰ পৰা 40,000 ইয়াবা টেবলেট আৰু প্ৰায় 14 কোটি টকাৰ বজামূল্যৰ 260 গ্ৰাম হেৰইন জব্দ কৰে। সপ্তম অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট চেম্পিয়নশ্বিপৰ চৰাইদেউ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত সোণাৰী টাউন ক্লাবে চেম্পিয়ন হৈ পৰৱৰ্তী ৰাউণ্ডত খেলাৰ যোগ্যতা অৰ্জন কৰিছে। কালি অনুষ্ঠিত ফাইনেলত সোণাৰী টাউন ক্লাবে মৰাণ এলপায়ন ক্লাবক 5 উইকেটত পৰাস্ত কৰে। বিজয়ী দলটোক নগদ 1 লাখ টকা আৰু ট্ৰফিৰে পুৰস্কৃত কৰা হয়। বডোদৰাৰ কুটাম্বি ষ্টেডিয়ামত আজি মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত গুজৰাট জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। কালি অনুষ্ঠিত খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।